এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই ঋতুপৰ্ণা বৰা। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা বৰাক উপত্যকাৰ দুদিনীয়া ভ্ৰমণসূচীৰে আজি শিলচৰত উপস্থিত হ'ব। তেওঁ প্ৰথমে উদাৰবন্দৰ কাছাকান্তি মন্দিৰ দৰ্শন কৰাৰ পাছত শিলচৰৰ ৰাংগীৰখাৰী পইণ্টত নেতাজী সুভাষ চন্দ্ৰ বসুৰ নৱনিৰ্মিত মূৰ্তি উন্মোচন কৰিব। বিয়লি তেওঁ এখন জনসভাত ভাষণ দিব। মুখ্যমন্ত্ৰীয়ে আজি আবেলি ঘুংগুৰ বাইপাছত শ্বহীদ মংগল পাণ্ডেৰ নৱনিৰ্মিত মূৰ্তি উন্মোচন কৰাৰ লগতে শিলচৰ টেনিছ ক্লাব পৰিদৰ্শন কৰিব। কাইলৈ তেওঁ শ্ৰীভূমি জিলাৰ পাথাৰকান্দি সমজিলালৈ গৈ নৱনিৰ্মিত মণ্ডল বিজেপিৰ কাৰ্য উদ্বোধন কৰিব। তেওঁ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ কাৰ্যসূচীতো অংশ ল'ব। উৎসৱৰ বতৰত যাত্ৰীৰ অতিৰিক্ত ভিৰ নিয়ন্ত্ৰণ কৰাৰ উদ্দেশ্যে উত্তৰ পূব সীমান্ত ৰেলৱে নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰুৰ মাজত দুখন উৎসৱ বিশেষ ৰেল চলাচল কৰোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। সেই অনুসৰি নিউ তিনিচুকীয়া আৰু এছ এম ভি টি বেংগালুৰু বিশেষ ৰেলগাড়ীখন 18 ছেপ্টেম্বৰৰ পৰা 30 অক্টোবৰ পৰ্যন্ত সন্ধিয়া 6:45 তিনিচুকীয়াৰ পৰা যাত্ৰা কৰি দেওবাৰে পুৱা 9:30 এছ এম ভি টি বেংগালুৰুত উপস্থিত হ'ব। উভতনি যাত্ৰাত ৰেলখনে 21 ছেপ্টেম্বৰৰ পৰা 2 নৱেম্বৰ পৰ্যন্ত দেওবাৰে নিশা 11:50 যাত্ৰা কৰি বুধবাৰে বিয়লি 4:25 নিউ তিনিচুকীয়াত উপস্থিত হ'ব। যাত্ৰাপথত উভয় দিশৰ এই ৰেলগাড়ীখন ডিব্ৰুগড়, ধেমাজি, উত্তৰ লখিমপুৰ, হাৰমতি, ৰঙাপাৰা, নৰ্থ ৰঙিয়া, নিউ বঙাইগাঁও, নিউ কোচবিহাৰ আদি ষ্টেচনত ৰ'ব। উত্তৰ গুৱাহাটীৰ ৰংমহললৈ গুৱাহাটী উচ্চ ন্যায়ালয়ক স্থানান্তৰ তথা প্ৰস্তাৱিত ন্যায়িক চৌহদ স্থাপনত ৰাজ্য চৰকাৰে কোনো হীনদেৰ্হি নকৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাৰ সৈতে মুখ্য ন্যায়াধীশ আশুতোষ কুমাৰৰ বৈঠক ব্যৰ্থ হোৱাৰ পাছত মহাধিবক্তা দেৱজিৎ শইকীয়াই চৰকাৰৰ এই স্থিতি পুনৰ স্পষ্ট কৰিছিল। শ্ৰীশইকীয়াই কালি সাংবাদিকৰ আগত কয় যে অহা 3-4 বছৰৰ ভিতৰত ন্যায়িক চৌহদ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব। প্ৰয়োজনত ৰাজ্য চৰকাৰে আৰু মাটি অধিগ্ৰহণ কৰিব বুলিও মহাধিবক্তাগৰাকীয়ে প্ৰকাশ কৰে। উল্লেখযোগ্য যে গুৱাহাটী উচ্চ ন্যায়ালয় ৰংমহললৈ স্থানান্তৰ কৰাত বিৰোধী স্থিতিত অটল হৈ থকা গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উকিল সন্থাই তেওঁলোকৰ শেহতীয়া বিশেষ সাধাৰণ সভাৰ প্ৰস্তাৱ মৰ্মে অলপতে মুখ্য ন্যায়াধীশক সাক্ষাৎ কৰিছিল। দেশে স্থানীয় সামগ্ৰীৰ ব্যৱহাৰত উদগনি যোগোৱা ভোকেল ফৰ লোকেল, আত্মনিৰ্ভৰ ভাৰত আৰু বিকশিত ভাৰতৰ মন্ত্ৰৰে আগবঢ়া উচিত বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে প্ৰকাশ কৰিছে। আকাশবাণীৰ মন কী বাত অনুষ্ঠানত শ্ৰীমোদীয়ে আজি কয় যে উৎসৱৰ বতৰত দেশবাসীয়ে স্বদেশী সামগ্ৰীৰ কথা পাহৰা উচিত নহয়। তেওঁ কয় যে উপহাৰ আৰু সাজসজ্জাৰ বাবে মেড ইন ইণ্ডিয়া অৰ্থাৎ দেশতে নিৰ্মিত সামগ্ৰী ব্যৱহাৰ কৰা উচিত। জীৱনৰ সৈতে জড়িত সকলো সামগ্ৰী স্বদেশী হ'ব লাগে বুলি প্ৰধানমন্ত্ৰীয়ে মন্তব্য কৰে। আকাশবাণী গুৱাহাটীয়ে মন কী বাত অনুষ্ঠানৰ অসমীয়া ভাষান্তৰ আজি নিশা 8:00 পুনৰ প্ৰচাৰ কৰিব। ৰাষ্ট্ৰীয় লোক আদালতৰ অংশ হিচাপে লখিমপুৰ জিলাত অহা 13 ছেপ্টেম্বৰত লোক আদালতৰ আয়োজন কৰা হৈছে। জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত লখিমপুৰ জিলা ন্যায়ালয় আৰু ঢকুৱাখানা মহকুমা ন্যায়ালয়ত এই আদালতৰ আয়োজন কৰা হৈছে। এই আদালতৰ জৰিয়তে শ্ৰম বিবাদ, বেংকৰ ঋণ অনাদায়কে ধৰি সমিলমিলেৰে মীমাংসা কৰিব পৰা ফৌজদাৰী আৰু দেৱানী গোচৰ নিষ্পত্তি কৰা হ'ব। লখিমপুৰ জিলা আইন প্ৰাধিকৰণৰ বিষয়াসকলে লোক আদালতৰ সুবিধা গ্ৰহণ কৰিবলৈ জনসাধাৰণৰ প্ৰতি আহ্বান জনাইছে। গুৱাহাটী চিকিৎসা মহাবিদ্যালয় আৰু হাস্পতাল কৰ্তৃপক্ষই ৰোগী আৰু চিকিৎসালয়ৰ সেৱা উন্নীতকৰণকে ধৰি আন যিকোনো সমস্যাৰ সমাধানৰ বাবে এটা বিশেষ হোৱাটছএপ নম্বৰ মুকলি কৰিছে। 6900476006 এই নম্বৰত এতিয়াৰে পৰা যিকোনো অভিযোগৰ বাবে যোগাযোগ কৰিব পাৰিব বুলি কৰ্তৃপক্ষই জানিবলৈ দিছে। গুৱাহাটী পৌৰ নিগমে চিকুণ গুৱাহাটী, মোৰ গুৱাহাটী বিষয়ক এখন শুভংকৰ আৰু লগ ডিজাইন প্ৰতিযোগিতাৰ আয়োজন কৰিছে। সকলোৰে বাবে মুকলি এই প্ৰতিযোগিতাত ইচ্ছুক প্ৰতিযোগীসকলে অহা 5 ছেপ্টেম্বৰলৈকে অংশগ্ৰহণ কৰিব পাৰিব। সবিশেষ জানিবলৈ আগ্ৰহীসকলে events.gmconline.inত লগ ইন কৰিব পাৰে। আমাৰ এতিয়াৰ বাতৰিৰ ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি দিনৰ 1:40